قال لقد علمت ما أنزل هؤلاء إلا رب السماوات والأرض بصائر وإني لأظنك يا فرعون مثبورا
মুসাই কইছিল, তুমি নিশ্চিতভাবে জানা যে এইবোর স্পষ্ট নিদর্শন আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালকেই অৱতীৰ্ণ কৰিছে প্ৰত্যক্ষ প্ৰমাণস্বৰূপে। হে ফিৰাউন, মোৰ মতে তুমি হৈছা এজন ধ্বংসপ্ৰাপ্ত ব্যক্তি।